এয়া আকাশবাণী। এতিয়া বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ভাৰতে অৰ্ধপৰিবাহী খণ্ডৰ বাবে অনুকূলতন্ত্ৰ নিৰ্মাণ কৰি আছে আৰু ই দেশক আত্মনিৰ্ভৰ আৰু গোলকীয় পৰ্যায়ত প্ৰতিস্পৰ্ধামুখী কৰি তুলিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰত বহন ক্ষমতা বিষয়ৰ প্ৰতিশ্ৰুতিবদ্ধতা পূৰণৰ ক্ষেত্ৰত G20 দেশসমূহৰ ভিতৰত অন্যতম বুলি মন্তব্য কৰিছে। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অভ্যন্তৰীণ জল পৰিবহণ আন্তঃগাঁথনিত বিগত দুবছৰত 1,000 কোটিৰো অধিক ধন বিনিয়োগ কৰা হৈছে। কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিং চৌহানে ন্যূনতম সমৰ্থন মূল্য আঁচনিৰ অধীনত খেতিয়কৰ পৰা সুকলমে কপাহ ক্ৰয়ৰ বাবে আজি কপাছ কিষাণ এপ মুকলি কৰে। আৰু আফগানিস্তানৰ পূব প্ৰান্তত দেওবাৰে হোৱা 6 প্ৰাবল্যৰ ভূঁইকঁপৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1,124লৈ বৃদ্ধি পাইছে। ভাৰতে অৰ্ধপৰিবাহী খণ্ডৰ বাবে অনুকূলতন্ত্ৰ নিৰ্মাণ কৰি আছে আৰু ই দেশক আত্মনিৰ্ভৰ আৰু গোলকীয় পৰ্যায়ত প্ৰতিস্পৰ্ধামুখী কৰি তুলিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ছেমিকন ইণ্ডিয়া 2025 শীৰ্ষক সন্মিলন উদ্বোধন কৰাৰ পাছত এটা সমাৱেশত ভাষণ দি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে গোলকীয় অৰ্ধপৰিবাহী বজাৰৰ পৰিধি ইতিমধ্যে 60,000 কোটি ডলাৰ হৈছে আৰু অনাগত সময়ত এই পৰিমাণ 1,00,000 কোটি ডলাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। তেওঁ লগতে ভাৰত এই গোলকীয় অৰ্ধপৰিবাহী বজাৰৰ গুৰুত্বপূৰ্ণ অংশীদাৰ হ'ব বুলি আস্থা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ডিজাইন, নিৰ্মাণ, পেকেজিং আৰু উচ্চ প্ৰযুক্তিৰ আহিলাপাতি নিৰ্মাণ কৰি আছে। ভাৰতে ঘৰুৱাভাৱে নিৰ্মিত চিপছৰ মাধ্যমেৰে নিত্য নতুন প্ৰযুক্তিখণ্ডক সবল কৰি তোলাত গুৰুত্ব আৰোপ কৰিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বই ভাৰতক বিশ্বাস কৰে আৰু ভাৰতৰ সৈতে অৰ্ধপৰিবাহী খণ্ডৰ ভৱিষ্যত গঢ়ি তুলিবলৈ সাজু। তেওঁ লগতে ছেমিকন ইণ্ডিয়া সন্মিলনত অংশগ্ৰহণ কৰা 40ৰ পৰা 50খন দেশৰ অৰ্ধপৰিবাহী খণ্ডৰ বিশেষজ্ঞসকলক আদৰণি জনায়। চলিত বিত্তীয় বৰ্ষত প্ৰথম 3 মাহৰ দেশৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে পুনৰ সকলো ধৰণৰ আশা আৰু অনুমানক চেৰ পেলাইছে। তেওঁ কয় যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ অৰ্থব্যৱস্থাসমূহ আৰ্থিক স্বাৰ্থৰ সৈতে জড়িত উদ্বেগ আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বিপৰীতে ভাৰতে 7.8% বিকাশ হাৰ অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে ভাৰতৰ দ্ৰুত বিকাশে উদ্যোগ আৰু জনসাধাৰণৰ মাজত নতুন উদ্যমৰ সঞ্চাৰ কৰিছে। আজি আৰম্ভ হোৱা এই 3-দিনীয়া ছেমিকন ইণ্ডিয়া সন্মিলনত দেশত অৰ্ধপৰিবাহী খণ্ডৰ বাবে অনুকূল, শক্তিশালী আৰু বহনক্ষম তন্ত্ৰ আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰে। এই সন্মিলনত স্মাৰ্ট নিৰ্মাণ, গৱেষণা খণ্ডৰ উদ্ভাৱন, উন্নয়ন আৰু কৃত্ৰিম বুদ্ধিমত্তা বিনিয়োগৰ সুযোগ, ৰাজ্যিক পৰ্যায়ত নীতি ৰূপায়ণকে ধৰি বিভিন্ন বিষয়ত সুকীয়া সত্ৰৰ আয়োজন কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিব। ভাৰত বহন ক্ষমতা বিষয়ৰ প্ৰতিশ্ৰুতিবদ্ধতা পূৰণৰ ক্ষেত্ৰত G20 দেশসমূহৰ ভিতৰত অন্যতম বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰতীয় উদ্যোগ সংঘৰ 20 সংখ্যক গোলকীয় বহন ক্ষমতা শীৰ্ষ সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। শ্ৰীগোৱেলে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন COP21 সফল কৰি তোলাত নিৰ্ণায়ক ভূমিকা পালন কৰিছে। তেওঁ কয় যে ভাৰত বহনক্ষম বিকাশৰ লক্ষ্যৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। ভাৰতে এনে প্ৰতিশ্ৰুতিৰ অংশ হিচাপে 2014 চনৰ পাছত নবীকৰণযোগ্য শক্তিৰ লক্ষ্য 5 গুণ বৃদ্ধি কৰি আৰু এখন ৰাষ্ট্ৰ এটা নীতিৰ অধীনত এটা আন্তঃসংযোজিত ৰাষ্ট্ৰীয় গ্ৰীড সফলতাৰে গঢ়ি তুলিছে বুলি শ্ৰীগোৱেলে জানিবলৈ দিয়ে। শক্তিখণ্ড দেশৰ সাফল্যৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে নিৰ্ধাৰিত সময়ৰ পূৰ্বে নবীকৰণযোগ্য শক্তিৰ লক্ষ্যত উপনীত হৈছে আৰু 50% নবীকৰণযোগ্য শক্তি সামৰ্থ্য ইতিমধ্যে গঢ়ি তোলা হৈছে। ভাৰতে 2030 চনৰ ভিতৰত 500 গিগাৱাট অনাজীৱাশ্ম ইন্ধন উৎপাদন সামৰ্থ্য গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অভ্যন্তৰীণ জল পৰিবহণ আন্তঃগাঁথনিত বিগত দুবছৰত 1,000 কোটিৰো অধিক ধন বিনিয়োগ কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা 27 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ মুম্বাইত হ'বলগীয়া ভাৰতীয় সামুদ্ৰিক সপ্তাহ 2025ৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত আয়োজিত এটা ৰোডশ্বত অংশগ্ৰহণ কৰাৰ পাছত এই কথা প্ৰকাশ কৰে। তেওঁ সকলো অংশীদাৰকে ভাৰতীয় সামুদ্ৰিক সপ্তাহৰ কাৰ্যসূচীলৈ আদৰণি জনোৱাৰ লগতে দেশৰ সৰ্ববৃহৎ সামুদ্ৰিক কাৰ্যসূচীৰ অংশ হ'বলৈ আহ্বান জনায়। এই কাৰ্যসূচীত কমেও 100খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই অনুষ্ঠানৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ জলপথ ব্যৱহাৰ পৰ্যটন খণ্ডৰ প্ৰসাৰৰ দিহা কৰা হ'ব। ইয়াৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলক দেশৰ জল পৰিবহণ খণ্ডৰ বিকাশৰ অংশীদাৰ কৰি তোলাৰ লক্ষ্য হৈছে বুলি তেওঁ কয়। শ্ৰীসোণোৱালে কয় যে অসমত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ 14খন প্ৰমোটৰী চলাচল কৰি আছে। ব্ৰহ্মপুত্ৰত 2027 চনৰ ভিতৰত 2খন প্ৰমোটৰী চলাচল কৰোৱা হ'ব বুলিও তেওঁ কয়। ২৫০ কোটি টকা ব্যয় সাপেক্ষে কলকাতাত জাহাজ দুখন নিৰ্মাণ কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে জাৰ্মানীৰ আগশাৰী পৰিবহণ কোম্পানী ৰেনাছ লজিষ্টিক প্ৰাইভেট লিমিটেডে বৰাক ব্ৰহ্মপুত্ৰ আৰু গংগাক লৈ অধ্যয়ন সম্পূৰ্ণ কৰিছে। এই অধ্যয়নত বৰাক ব্ৰহ্মপুত্ৰ আৰু গংগাত মালবাহী জাহাজ চলাচলৰ সুবিধা আছে বুলি প্ৰকাশ কৰা হয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে সামুদ্ৰিক খণ্ডত নতুন অধ্যায় সংযোজন কৰিবলৈ সমৰ্থ হৈছে। সাগৰমালা প্ৰকল্পৰ পৰা হৰিত সাগৰ প্ৰকল্পলৈকে জলবাহক সামগ্ৰীৰ পৰিবাহী জাহাজৰ পৰা হৰিত নৌকা অভিযানলৈকে ভাৰতে বন্দৰ, জলপথ আৰু জাহাজ পৰিবহণ খণ্ডৰ অভূতপূৰ্ব ৰূপান্তৰ সাধন কৰিছে বুলি তেওঁ কয়। এই ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চল এক্ট ইষ্ট নীতিৰ অধীনত দেশৰ বিকাশৰ শক্তিশালী ইঞ্জিন হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ উল্লেখ কৰে। পৰিবহণ মন্ত্ৰী যোগেন মোহনৰ সৈতে ৱাটাৰ ভয়েজ নৰ্থ ইষ্ট শীৰ্ষক এই ৰোডশ্বত অংশ লোৱাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেলো সম্বোধন কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিং চৌহানে ন্যূনতম সমৰ্থন মূল্য আঁচনিৰ অধীনত খেতিয়কৰ পৰা সুকলমে কপাহ ক্ৰয়ৰ বাবে আজি কপাছ কিষাণ এপ মুকলি কৰে। এই এপৰ জৰিয়তে খেতিয়কসকলৰ নাম পঞ্জীয়ন কৰি কপাহ বিক্ৰীৰ বাবে শ্লট বুকিং কৰিব পাৰিব আৰু ধন আদায়ৰ স্থিতিৰ বিষয়ে জানিব পাৰিব। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে আজি নতুন দিল্লীত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক অভ্যৰ্থনা জনায়। অনুষ্ঠানত ডঃ কুমাৰে শিক্ষা আৰু সামাজিক ন্যায় ক্ষেত্ৰত ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ডঃ বি আৰ আম্বেদকাৰৰ অৱদানৰ বিষয়ে আলোকপাত কৰে। তেওঁ লগতে শিক্ষা, জলপানী আৰু কল্যাণমূলক আঁচনিৰ জৰিয়তে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অনগ্ৰসৰ সম্প্ৰদায়সমূহৰ সবলীকৰণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰে। আফগানিস্তানৰ পূব প্ৰান্তত দেওবাৰে অহা 6 প্ৰাবল্যৰ ভূঁইকঁপৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1,124লৈ বৃদ্ধি পাইছে আৰু 3,251 লোক আহত হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে ভূঁইকঁপৰ ফলত 8,000ৰো অধিক বাসগৃহ সম্পূৰ্ণৰূপে বা আংশিকভাৱে ধবংস হৈছে। ইয়াৰে অধিকাংশ বাসগৃহ কুনাৰ প্ৰদেশৰ। সাহায্য আৰু উদ্ধাৰকাৰী দলে ধবংসস্তূপৰ মাজত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰাৰ বাবে কাম কৰি আছে। হতাহত লোকৰ তথ্য এতিয়ালৈকে চূড়ান্তভাৱে প্ৰকাশ কৰা হোৱা নাই। জম্মু কাশ্মীৰৰ পুঞ্চ জিলাৰ কেইবাখনো গাঁৱত আজি নিৰাপত্তা বাহিনীয়ে যৌথভাৱে ঘেৰাও আৰু তালাচী অভিযান চলায়। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনাইছে যে স্থানীয় আৰক্ষী আৰু চি আৰ পি এফৰ বিশেষ অভিযান গোটে কিছু সংখ্যক সন্দেহযুক্ত লোকৰ তথ্য লাভ কৰাৰ পাছত ছয়ানকাথা, বঞ্জলা বনাঞ্চল, জালিয়ান আজামাবাদ, খানেটাৰ মহল্লা, কালচান আৰু দুপ্ৰিয়ানত যুটীয়াভাৱে তালাচী চলায়। ৰাষ্ট্ৰীয় ৰাইফলছ বাহিনীৰ সৈতে বিশেষ অভিযান গোটে কালিও মাঞ্জাকোটৰ বাওৱিনঘালি, বেহেৰা কছাব আৰু টোপা তথা মেন্ধাৰৰ মাংগালানু মানকটেতো তালাচী অভিযান চলাইছিল। সেনাবাহিনীয়ে কালি পুঞ্চ জিলাৰ মেন্ধাৰৰ বালাকোট অঞ্চলত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা সন্ত্ৰাসবাদী দল এটাক ঘেৰাও কৰি তেওঁলোকৰ চেষ্টা বিফল কৰে। তেলেংগানাৰ ভাৰত ৰাষ্ট্ৰ সমিতিৰ অধ্যক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে তেওঁৰ কন্যা তথা বিধান পৰিষদৰ সদস্য কে কবিতাক দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ কৰিছে। হায়দৰাবাদত আজি দলৰ অনুশাসনৰ দায়িত্বত থকা টি ৰবীন্দৰ ৰাও আৰু সোমা ভাৰত কুমাৰে এই কথা ঘোষণা কৰি কে কবিতাৰ শেহতীয়া আচৰণ দলীয় স্বাৰ্থৰ বাবে ক্ষতিকাৰক বুলি কয়। শ্ৰীমতী কবিতাই কালেশ্বৰম প্ৰকল্পৰ চি বি আই তদন্ত চলি থকাৰ মাজতে তেওঁৰ খুৰাকৰ ল'ৰা হৰিশ ৰাও আৰু সন্তোষ কুমাৰে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ সৈতে গোপন বুজাবুজি কৰি কে চন্দ্ৰশেখৰ ৰাওক বদনাম কৰাৰ অভিযোগ তুলিছিল। উল্লেখযোগ্য যে যোৱা বছৰ 100 কোটি টকাৰ সুৰা কেলেংকাৰীত কে কবিতাক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও 5 সপ্তাহৰ পাছতে তেওঁ জামিন লাভ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ভাৰতে অৰ্ধপৰিবাহী খণ্ডৰ বাবে অনুকূল তন্ত্ৰ নিৰ্মাণ কৰি আছে আৰু ই দেশক আত্মনিৰ্ভৰ আৰু গোলকীয় পৰ্যায়ত প্ৰতিস্পৰ্ধামুখী কৰি তুলিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে ভাৰত গ্ৰহণ ক্ষমতা বিষয়ক প্ৰতিশ্ৰুতিবদ্ধতা পূৰণৰ ক্ষেত্ৰত G20 দেশসমূহৰ ভিতৰত অন্যতম বুলি মন্তব্য কৰিছে। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জল পৰিবহণ আন্তঃগাঁথনিত বিগত দুবছৰত 1,000 কোটিৰো অধিক ধন বিনিয়োগ কৰা হৈছে। কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিং চৌহানে ন্যূনতম সমৰ্থন মূল্য আঁচনিৰ অধীনত খেতিয়কৰ পৰা সুকলমে কপাহ ক্ৰয়ৰ বাবে আজি কপাছ কিষাণ এপ মুকলি কৰে আৰু আফগানিস্তানৰ পূব প্ৰান্তত দেওবাৰে অহা 6 প্ৰাবল্যৰ ভূঁইকঁপৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1,124লৈ বৃদ্ধি পাইছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।